আকাশবাণী। বাতৰি পঢ়াইছো পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি উত্তৰ প্ৰদেশৰ গোৰখপুৰত এখন সৈনিক স্কুল মুকলি কৰে। মণিপুৰৰ বিভিন্ন অঞ্চলত আজি চেতিয়া সংঘটিত গুলীয়াগুলীৰ ঘটনাত ছজন লোকৰ মৃত্যু হৈছে আৰু আন কেইবাজনো আহত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ উৎসৱ গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। জম্মু কাশ্মীৰত নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত 9খন FIR অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2025ৰ বাবে 15 ছেপ্টেম্বৰত মনোনয়ন দাখিল কৰাৰ অন্তিম দিন ধৰ্য কৰা হৈছে আৰু ভাৰতে চলিত পেৰিছ পেৰা অলিম্পিকত বৰ্তমানলৈকে 27টা পদক লাভ কৰিছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি উত্তৰ প্ৰদেশৰ গোৰখপুৰত এখন সৈনিক স্কুল মুকলি কৰে। এই অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাই পৰিৱৰ্তন আনে আৰু সমাজৰ পৰা অপকাৰী অনুশীলনসমূহ দূৰ কৰে। তেওঁ নিজে চিতৰবলৰ সৈনিক স্কুলত পঢ়িছিল বুলি উল্লেখ কৰি শ্ৰীধনখড়ে কয় যে গোৰখপুৰ সৈনিক স্কুললৈ আহি তেওঁ আনন্দ অনুভৱ কৰিছে। তেওঁ নৱনিৰ্মিত বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যৰ প্ৰশংসা কৰে আৰু কয় যে এইখন সৈনিক স্কুলত দেশৰ অন্যান্য সৈনিক তথা সামৰিক স্কুলৰ তুলনাত পৰ্যাপ্ত সা সুবিধা আছে। শ্ৰীধনখড়ে বিফলতাক ভয় নকৰিবলৈ শিক্ষাৰ্থীসকলক আহান জনাই কয় যে বিফলতাই হৈছে সাফল্যৰ আৰম্ভণি। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমানৰ ভাৰত এখন পৰিৱৰ্তিত ৰাষ্ট্ৰ আৰু কাশ্মীৰৰ পৰা 370 ধাৰা প্ৰত্যাহাৰকে ধৰি বহুতো কঠোৰ সিদ্ধান্ত বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্যক চুবুৰীয়া দেশসমূহৰ সৈতে তুলনা কৰা নাযায়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে গোৰখপুৰ, নেপাল, পশ্চিম বিহাৰ আৰু পূৰ্বাঞ্চল অঞ্চলৰ 3 কোটি লোকৰ বাবে শিক্ষা আৰু স্বাস্থ্য কেন্দ্ৰ হৈ পৰিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে পত্নীসহ গোৰখধাম মন্দিৰ পৰিদৰ্শন কৰে। পাছত তেওঁ চিত্ৰকূট ৰাজ্যিক বিশ্ববিদ্যালয়ত আয়োজিত এখন ৰাষ্ট্ৰীয় ছেমিনাৰত অংশগ্ৰহণ কৰে। মণিপুৰৰ বিভিন্ন অঞ্চলত আজি নিচেই পুৱা সংঘটিত গুলীয়াগুলীৰ ঘটনাত 6জন লোকৰ মৃত্যু হৈছে আৰু আন কেইবাজনো আহত হৈছে। আজি পুৱা ৰাজ্যখনৰ জিৰিবাম জিলাত ঘৰত শুই থকা অৱস্থাত এজন লোকক সন্দেহযুক্ত উগ্ৰপন্থীয়ে মূৰত গুলীয়াই হত্যা কৰে। পাছত জিৰিবাম থানাৰ অধীনস্থ নাংচেপিত দুটা গোটৰ মাজত গুলীয়াগুলী হয়। এই ঘটনাত 3জন সন্দেহযুক্ত উগ্ৰপন্থীকে ধৰি 4জন লোকৰ মৃত্যু হয়। কালচেন জিলাৰ টাংজাং খুঞ্জাওত হোৱা গুলীয়াগুলীৰ ঘটনাত 2জন লোক আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে কালি মৈৰাং নগৰত স্থানীয়ভাৱে নিৰ্মিত ৰকেট বোমাৰ বিস্ফোৰণত 1জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 5জন আহত হয়। এই ঘটনাৰ পাছত নিশা বহুসংখ্যক লোকে মণিপুৰ ৰাইফলছ বেটেলিয়নৰ 2টা শিবিৰ ঘেৰাও কৰি অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ লুট কৰাৰ চেষ্টা কৰে। নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ উৎসৱ গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱ দেশৰ ভিন্ন প্ৰান্তত সামূহিক উৎসাহ উদ্দীপনাৰে উদযাপন কৰি অহা হৈছে আৰু বৰ্তমান এই উৎসৱ সামাজিক শক্তিৰ প্ৰকৃষ্ট উদাহৰণ হৈ উঠিছে। তেওঁ লগতে কয় যে ভাৰতীয় পৰম্পৰাত গণেশক বিঘিনিনাশক হিচাপে গণ্য কৰা হয় আৰু সকলোকে দুৰ্যোগমুক্ত কৰি সমৃদ্ধিশালী কৰি তোলাৰ বাবে গণেশক প্ৰাৰ্থনা জনোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক আন্তৰিক শুভেচ্ছা জনাইছে আৰু সকলোৰে সমৃদ্ধিৰ বাবে গণেশ দেৱতাক প্ৰাৰ্থনা জনাইছে। জম্মু কাশ্মীৰত নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত 9খন FIR পঞ্জীয়ন কৰিছে। আয়োগে ৰাজনৈতিক কাম কাজত জড়িত থকাৰ অভিযোগত 5গৰাকীকৈ চৰকাৰী কৰ্মচাৰীক নিলম্বন কৰাৰ লগতে এনে 23টা গোচৰত সতৰ্কতা জাৰি কৰাৰ লগতে 48টা গোচৰৰ তদন্ত আৰম্ভ কৰিছে। আকাশবাণীৰ সংবাদদাতাই জম্মু কাশ্মীৰৰ নিৰ্বাচনী আয়ুক্তৰ কাৰ্যালয়ৰ উদ্ধৃতিৰে কয় যে 2024 চনৰ 16 আগষ্টৰ পৰা নিৰ্বাচনী বিধি বলবৎ হোৱাৰে পৰা কেন্দ্ৰীয় শাসিত অঞ্চলটোত 175টাকৈ নিৰ্বাচনী আচৰণ বিধি উলংঘা হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে ৰাজনৈতিক দলসমূহে 96টা বিধি উলংঘাৰ ঘটনা সংঘটিত কৰাৰ বিপৰীতে 53গৰাকী চৰকাৰী কৰ্মচাৰীও নিৰ্বাচনী আচৰণ বিধি উলংঘনত জড়িত হোৱাৰ তথ্য পোৱা গৈছে। আনহাতে 2গৰাকীকৈ সংবাদকৰ্মী বিধি উলংঘনৰ ঘটনাত জড়িত থকাৰ লগতে আন 24টা ঘটনাৰ তথ্য পোহৰলৈ আহিছে। 89টা ঘটনা ভিত্তিহীন আৰু মিছা বুলি জানিব পৰা গৈছে। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষা প্ৰক্ৰিয়া কালি সম্পূৰ্ণ হয়। সেই অনুসৰি এই পৰ্যায়ৰ বাবে 276খন মনোনয়ন পত্ৰ বৈধ বুলি বিবেচিত হোৱাৰ বিপৰীতে 62খন মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। আমাৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি দ্বিতীয় পৰ্যায়ৰ বাবে 329খন মনোনয়ন পত্ৰ দাখিল হৈছিল। এই পৰ্যায়ত জম্মু আৰু কাশ্মীৰ অঞ্চলৰ প্ৰত্যেকলৈ তিনিখনকৈ মুঠ 6খন জিলাৰ 26টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল 5 ছেপ্টেম্বৰ আৰু সোমবাৰ পৰ্যন্ত ইচ্ছুক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। দ্বিতীয় পৰ্যায়ত 25 ছেপ্টেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। ইতিমধ্যে জম্মু কাশ্মীৰত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে। ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ 30 আগষ্টত সমাপ্ত হোৱা সপ্তাহটোত 200 কোটিৰো অধিক ডলাৰ বৃদ্ধি হৈ 68,390 কোটি ডলাৰৰ অভিলেখ পৰ্যায় পাইছেগৈ। ভাৰতীয় ৰিজাৰ্ভ বেংকে কালি জাৰি কৰা তথ্য অনুসৰি বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন একেৰাহে তৃতীয় সপ্তাহৰ বাবে বৃদ্ধি হৈছে। বিগত 3 সপ্তাহত বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন 1,390 কোটি ডলাৰলৈ বৃদ্ধি হৈছে। এই সময়ছোৱাত মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ 86,20,00,000 বৃদ্ধি হৈ 55,900 কোটি হৈছে। একেদৰে বিশেষ আহৰণ অধিকাৰ SDR আৰু 90,00,000 বৃদ্ধি হৈ 1,847 কোটি ডলাৰৰ স্তৰত উপনীত হৈছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2025ৰ বাবে 15 ছেপ্টেম্বৰক মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰতি বছৰে জানুৱাৰীত এই বঁটাসমূহ প্ৰদান কৰে। এই বছৰৰ বঁটা প্ৰাপকসকলৰ নাম 26 ডিচেম্বৰৰ বীৰ বাল দিৱসত ঘোষণা কৰা হ'ব। এই বঁটাৰ জৰিয়তে শিশুসকলৰ মাজত অন্তৰ্নিহিত শক্তি, দৃঢ়তা, যোগ্যতা আৰু উৎসাহক উদযাপন কৰাৰ লক্ষ্য লোৱা হয়। এই বঁটাৰ বাবে 5 বছৰ বয়সৰ ঊৰ্ধৰ আৰু 18 বছৰ বয়সৰ তলৰ শিশুৰ নাম ৰাষ্ট্ৰীয় পুৰস্কাৰৰ চৰকাৰী ৱেবছাইটত মনোনীত কৰিব পৰা যায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী 7 দিনত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৰ লগতে গুজৰাট, মহাৰাষ্ট্ৰ আৰু পূব ৰাজস্থানত অহা দুদিনত মুষলধাৰ বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে কেইবাটাও সুৰুঙা থকাৰ কথা উল্লেখ কৰি অপৰাজিতা বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে। ৰাজ্য বিধানসভাত গৃহীত বিধেয়কখন খৰখেদাকৈ প্ৰস্তুত কৰা হৈছিল বুলি ৰাজ্যপালগৰাকীয়ে কালি সন্ধিয়া সামাজিক মাধ্যমৰ এটা বাৰ্তাত উল্লেখ কৰে। বিধেয়কখনৰ লগতে কাৰিকৰী প্ৰতিবেদন প্ৰেৰণ নকৰাটো ৰাজ্যিক সচিবালয়ৰ ব্যৰ্থতা বুলিও তেওঁ অভিহিত কৰে। আৰ্জিকৰ হস্পিতালৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে বিধেয়কলৈ অপেক্ষা নকৰাকৈ ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালক ন্যায় প্ৰদানৰ নিশ্চয়তা দিয়াটো কৰ্তব্য। ভাৰতে চলিত পেৰিছ পেৰা অলিম্পিকত বৰ্তমানলৈকে 27টা পদক লাভ কৰিছে। ইয়াৰে 6টা সোণ, 9টা ৰূপ আৰু 12টা ব্ৰঞ্জৰ পদক। ভাৰতে পেৰিছ পেৰা অলিম্পিকতে আটাইতকৈ বেছি পদক লাভ কৰিছে। হাইজাম্পৰ প্ৰবীণ কুমাৰ, শ্বুটাৰ অৱনী লেখাৰা, জেভলিন থ্ৰৱাৰ সুমিত আণ্টিল, আৰ্চাৰ হৰবিন্দৰ সিং, বেডমিণ্টন তাৰকা নীতিশ কুমাৰ আৰু ক্লাব থ্ৰৱাৰ ধৰমবীৰ নেইন আদিয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। সোণৰ পদক বিজয়ী আৰ্চাৰ হৰবিন্দৰ সিং আৰু স্প্ৰিণ্টাৰ পৃথি পালে পেৰা অলিম্পিকত পদক লাভ কৰাৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰিছে আৰু তেওঁলোকে কাইলৈ সামৰণি উৎসৱত পেৰিছ অলিম্পিকত দেশৰ পতাকা তুলি ধৰিব। ভাৰতে 2020 চনত টকিঅ'ত অনুষ্ঠিত পেৰা অলিম্পিকত 5টাকৈ সোণৰ পদক লাভ কৰিছিল। ইফালে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰা অলিম্পিকৰ পুৰুষৰ শ্বটপুটৰ F57 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা হকাটো হজে সেমাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পেৰা অলিম্পিয়ানগৰাকীৰ কৃতিত্বত আলোকপাত কৰি কয় যে লেণ্ডমাইন বিস্ফোৰণৰ পৰা ৰক্ষা পৰা শ্ৰীসেনাই পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়েও এয়া জাতিৰভাৱে গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰিছে। শ্ৰীমোদীয়ে কৈছে যে খেলুৱৈগৰাকীৰ অবিশ্বাস্য দৃঢ়তা আৰু আত্মোৎসৰ্গৰ মনোভাৱে পদক বিজয়ীত সহায় কৰিছে আৰু খেলুৱৈগৰাকীক তেওঁ অভিনন্দন জ্ঞাপন কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি উত্তৰ প্ৰদেশৰ গোৰখপুৰত এখন সৈনিক স্কুল মুকলি কৰে। মণিপুৰৰ বিভিন্ন অঞ্চলত আজি বিচাৰি পোৱা সংঘটিত গুলীয়াগুলীৰ ঘটনাত 6জন লোকৰ মৃত্যু হৈছে আৰু আন কেইবাজনো আহত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। জম্মু কাশ্মীৰত নিৰ্বাচন আয়োগৰ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত 9খন FIR পঞ্জীয়ন কৰিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2025ৰ বাবে 15 ছেপ্টেম্বৰত মনোনয়ন দাখিল কৰাৰ অন্তিম দিন ধাৰ্য কৰা হৈছে আৰু ভাৰতে চলিত পেৰিছ পেৰা অলিম্পিকত বৰ্তমানলৈকে 27টা পদক লাভ কৰিছে।
খাতিৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কণ্ঠগীত।